গীতমালা 47 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে কুৰহৰ সন্তানসকলৰ ৰচিত গীত। হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া, আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। সৰ্বোপৰি জিহুৱা বিস্ময়জনক, সমগ্ৰ পৃথিৱীৰ ওপৰত তেওঁই মহান ৰজা। তেওঁ লোকসমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। তেওঁই আমাৰ আধিপত্য মনোনীত কৰিলে, সেই আধিপত্য তেওঁৰ প্ৰেমৰ পাত্ৰ, জাকোবৰ গৌৰৱৰ বিষয়, চেলা। ঈশ্বৰে জয়ধ্বনিৰ মাজেৰে ঊৰ্ধগমন কৰিলে, জিহুৱাই হিঙাধ্বনিৰ মাজেৰে ঊৰ্ধগমন কৰিলে। তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা। তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা। কিয়নো ঈশ্বৰ গোটেই পৃথিৱীৰ ৰজা, তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে, তেওঁ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে। জাতিসমূহৰ ৰাজপুত্ৰসকল গোট খাইছে, অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে। কিয়নো পৃথিৱীৰ ঢালবোৰ ঈশ্বৰৰ, তেওঁৱেই সবাতোকৈ মহান।